এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিৎ গগৈয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ উত্তৰ প্ৰদেশৰ বাৰাণসী ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ 20 সংখ্যক কিস্তি হিচাপে 9,70,00,000ৰো অধিক খেতিয়কলৈ 20,500,000,00,000 মোকলাই দিব। বেংকিং সংশোধনী আইন 2025 আজিৰে পৰা কাৰ্যকৰী হৈছে। ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহে 1 জুলাই পৰ্যন্ত সমগ্ৰ দেশৰ খুচুৰা বিপণী আৰু ঘাইপথসমূহৰ দাঁতিত 368টা বিশ্ৰাম ঘৰ নিৰ্মাণ কৰিছে। নিৰ্বাচন আয়োগে বিশেষ বিস্তৃত সংশোধন উদ্যমৰ অধীনত আজি বিহাৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিব আৰু ভাৰতৰ কেইবাগৰাকীও খেলুৱৈয়ে মাকাও অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ উত্তৰ প্ৰদেশৰ বাৰাণসী ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ 20 সংখ্যক কিস্তি হিচাপে 9,70,00,000ৰো অধিক খেতিয়কলৈ 20,500,000,00,000 মোকলাই দিব। এই ভ্ৰমণকালত শ্ৰীমোদীয়ে প্ৰায় 2,200,00,000,00,000 ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। উদ্বোধন কৰিবলগীয়া প্ৰকল্পসমূহৰ ভিতৰত বাৰাণসী ভদোহী পথৰ সম্প্ৰসাৰণ আৰু মোহনচৰাই অদলপুৰা পথত যান জঁট হ্ৰাস কৰাৰ বাবে নিৰ্মাণ কৰা চিতৌনি শুল টংকেশ্বৰ পথ আৰু ৰেল অভাৰ ভ্ৰমণকালত পৰ্যটন খণ্ডৰ প্ৰসাৰৰ বাবে শ্ৰীমোদীয়ে নদীৰ পাৰৰ 8টা ঘাটৰ পুনৰ বিকাশ, কালিকাধামৰ উন্নয়নমূলক কাম কাজ আৰু দুৰ্গাকুণ্ডৰ পুনৰুদ্ধাৰ আৰু পানী পৰিষ্কাৰ প্ৰকল্প উদ্বোধন কৰিব। তেওঁলোকে কৰ্দমেশ্বৰ মহাদেৱ মন্দিৰ, সাৰনাথ ৰামনগৰ অঞ্চলত নগৰ সুবিধা কেন্দ্ৰৰ মেৰামতিৰ কাম, লম্হিত মুন্সী প্ৰেমচন্দৰ পৈতৃক বাসগৃহৰ পুনৰ বিকাশ আৰু ইয়াৰ সংগ্ৰহালয় হিচাপে উন্নীতকৰণৰ কামৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে 53টা বিদ্যালয় ভৱনৰ উন্নীতকৰণ প্ৰক্ৰিয়াৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ পণ্ডিত মদন মোহন মালব্য কৰ্কট ৰোগ চিকিৎসা কেন্দ্ৰ আৰু হোমী ভাবা কৰ্কট ৰোগ হাস্পতালত ৰবটৰ দ্বাৰা অস্ত্ৰোপচাৰ আৰু চিটি স্কেনকে ধৰি অত্যাধুনিক চিকিৎসা আহিলাপাতি স্থাপনৰ কামো মুকলি কৰিব। শ্ৰীমোদীয়ে এখন হোমিঅ'পেথিক মহাবিদ্যালয় আৰু হাস্পতালৰো আধাৰশিলা স্থাপন কৰিব। বেংক ব্যৱস্থা জমাকাৰী আৰু বিনিয়োগকাৰীৰ বাবে বৰ্ধিত সুৰক্ষা নিশ্চিত কৰা আৰু বেংকিং খণ্ডত শাসনবিধিৰ মান উন্নত কৰাৰ লক্ষ্যৰে আজিৰে পৰা বেংকিং সংশোধনী আইন 2025 কাৰ্যকৰী হৈছে। বিত্ত মন্ত্ৰালয়ে কয় যে যোৱা 15 এপ্ৰিলত অধিসূচনা জাৰি কৰা এই আইনখনে ৰাজহুৱা খণ্ডৰ বেংকসমূহত নিৰীক্ষণৰ মান উন্নত কৰাৰ লগতে সমবায় বেংকসমূহত সঞ্চালকৰ কাৰ্যকাল বৃদ্ধিৰ বাবে চেষ্টা কৰিছে। এই সংশোধনৰ জৰিয়তে 1968 চনৰ পৰা অপৰিৱৰ্তিত হৈ থকা সন্তোষজনক সুতৰ সীমা 5,00,000 টকাৰ পৰা 2,00,000,00 টকালৈ পুনৰ সংজ্ঞায়িত কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ উপৰিও সমবায় বেংকসমূহত সঞ্চালকৰ কাৰ্যকালক 97 সংখ্যক সাংবিধানিক সংশোধনীৰ সৈতে একাকাৰ কৰি সৰ্বোচ্চ কাৰ্যকাল 8ৰ পৰা 10 বছৰলৈ বৃদ্ধি কৰা হৈছে। এই সংশোধনীৰ জৰিয়তে 1934 চনৰ ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, বেংকৰ নিয়ন্ত্ৰণ আইন 1949, ভাৰতীয় ষ্টেট বেংক আইন 1955, বেংকিং কোম্পানী আইন 1970 আৰু 1980ৰ মুঠ 19টা নিয়মৰ সংশোধন কৰা হৈছে। ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহে 1 জুলাই পৰ্যন্ত সমগ্ৰ দেশৰ খুচুৰা বিপণী আৰু ঘাইপথসমূহৰ দাঁতিত 368টা বিশ্ৰাম ঘৰ নিৰ্মাণ কৰিছে বুলি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যমন্ত্ৰী সুৰেশ গোপীয়ে প্ৰকাশ কৰিছে। লোকসভাত কালি এটা লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ট্ৰাক চালকসকলৰ সুৰক্ষা আৰু কল্যাণৰ বাবে চৰকাৰে তেওঁলোকৰ দূৰণিবতীয়া যাত্ৰা উন্নত কৰাৰ উদ্দেশ্যে আপনা ঘৰ উদ্যম আৰম্ভ কৰিছে। ট্ৰাক চালকসকলে এই উদ্যমক ভূয়সী প্ৰশংসা কৰা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। নিৰ্বাচন আয়োগে বিশেষ বিস্তৃত সংশোধন উদ্যমৰ অধীনত আজি বিহাৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিব। খচৰা ভোটাৰ তালিকা প্ৰকাশৰ পূৰ্বে দিয়া এটা বাৰ্তাত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে ভোটাৰ তালিকাৰ ভৌতিক আৰু ডিজিটেল প্ৰতিলিপি ৰাজ্যখনৰ 38খন জিলাত স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহক প্ৰদান কৰা হ'ব বুলি প্ৰকাশ কৰিছে। তেওঁ কয় যে বিহাৰৰ মুখ্য নিৰ্বাচনী বিষয়া আৰু 243গৰাকী নিৰ্বাচনী বিষয়াই ভোটদাতা আৰু স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহক নিৰ্বাচন তালিকাৰ বিসংগতি তথা এই সন্দৰ্ভত কিবা আপত্তি থাকিলে দৰ্শোৱাৰ সুযোগ দিব। আজিৰে পৰা 1 ছেপ্টেম্বৰলৈ ওজৰ আপত্তি দাখিল কৰিব পৰা যাব। নিৰ্বাচন আয়োগে যোৱা 24 জুনত বিহাৰত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনৰ বাবে নীতি নিৰ্দেশনা জাৰি কৰিছিল। সকলো যোগ্য ভোটদাতাৰ নাম তালিকাত স্বচ্ছভাৱে অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ঘোষণা কৰা 25% আমদানি শুল্কৰ বাবে ভাৰতীয় বজাৰসমূহত $6,000 কোটি লোকচান হোৱা হেতু ভাৰতত বিত্তীয় জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে বুলি পাকিস্তানৰ পৰা চলোৱা অপপ্ৰচাৰ চৰকাৰে খাৰিজ কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰ পি আই বিৰ তথ্য পৰীক্ষা গোটে এই দাবীক বিভ্ৰান্তিকৰ আৰু ভুৱা বুলি অভিহিত কৰিছে। পি আই বিয়ে দেশত বিত্তীয় জৰুৰী অৱস্থা ঘোষণা কৰা হোৱা নাই বুলি স্পষ্ট কৰি দিছে। পি আই বিয়ে লগতে জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আৰু নিৰ্ভৰযোগ্য তথ্যৰ বাবে আনুষ্ঠানিক সূত্ৰৰ ওপৰতহে ভৰসা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে ইলন মাস্ক নেতৃত্বাধীন ষ্টাৰলিংকে ভাৰতত ছেটেলাইট ইণ্টাৰনেট সেৱা আৰম্ভ কৰাৰ অনুজ্ঞাপত্ৰ লাভ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত মোবাইল কনক্লেভত ভাষণ দি মন্ত্ৰীগৰাকীয়ে বিগত 11 বছৰত ভাৰতৰ ডিজিটেল যাত্ৰাক অসাধাৰণ বুলি অভিহিত কৰে। তেওঁ কয় যে যোৱা দশকত দুৰ্গম গাঁৱৰ পৰা মেট্ৰ চহৰলৈকে ডিজিটেল সেৱাৰ প্ৰৱৰ্তনে নাগৰিকসকলক অধিক সবল কৰি তুলিছে আৰু ভাৰতক সুলভ আৰু সৰ্বাংগীন প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে গঢ়ি তুলিছে। তেওঁ লগতে কয় যে দেশত এতিয়া 1.2 বিলিয়ন টেলিফোন সংযোগ আছে আৰু ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা 286% বৃদ্ধি পাই 97 কোটি হৈছে। মোবাইল ডাটা সেৱাৰ খৰচ 96.6% হ্ৰাস পোৱাৰ লগে লগে ভাৰত বিশ্বৰ ভিতৰতে সুলভ মূল্যত ইণ্টাৰনেট সেৱা প্ৰদানকাৰী দেশ হিচাপে পৰিগণিত হৈছে। সিন্ধিয়াই লগতে কয় যে 5G নেটৱৰ্ক সেৱা দেশৰ 99.6% জিলাত উপলব্ধ হৈছে আৰু 30 কোটি গ্ৰাহকে 4,74,000 5G টাৱাৰৰ জৰিয়তে ইয়াৰ সুবিধা লাভ কৰিছে। তেওঁ লগতে জনাইছে যে ভাৰতী গ্ৰুপ সমৰ্থিত ইউটেলছেট ওৱানৱেব আৰু জিঅ' এচিএছও উপগ্ৰহভিত্তিক যোগাযোগ সেৱা আৰম্ভ কৰিবলৈ স্পেকট্ৰাম আবণ্টনৰ বাবে অপেক্ষা কৰি আছে। মন্ত্ৰীগৰাকীয়ে চৰকাৰী টেলিকম কোম্পানী BSNLক পুনৰুজ্জীৱিত কৰি 83,000ৰো অধিক 4G নেটৱৰ্ক ক্ষেত্ৰ স্থাপন কৰা হৈছে বুলি উল্লেখ কৰে। লণ্ডনৰ কেনিংটন অভেলত অনুষ্ঠিত এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফী টেষ্ট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলত ভাৰত বিপৰ্যয়ৰ সন্মুখীন হৈছে। খেলৰ কালি প্ৰথম দিনা ভাৰতে কৰুণ নায়াৰৰ অৰ্ধশতকৰ সহায়ত 6টা উইকেট হেৰুৱাই প্ৰথম ইনিংছত 204 ৰাণ সংগ্ৰহ কৰে। সাই সুদৰ্শনে 38 ৰাণৰ বৰঙণি আগবঢ়ায়। দিনান্তত কৰুণ নায়াৰে 52 আৰু ৱাশ্বিংটন সুন্দৰে 19 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। নায়াৰ আৰু সুন্দৰৰ যুটীয়ে 88টা বলত 51 ৰাণ সংগ্ৰহ কৰে। খেলুৱৈ দুগৰাকীয়ে আজি দ্বিতীয় দিনৰ খেল আৰম্ভ কৰিব। ইংলেণ্ডৰ হৈ গোচ এটকিংছন আৰু জোচ টঙে 2টাকৈ উইকেট দখল কৰে। খেলখনত বৰষুণে 2বাৰকৈ বিধি পথালি দিয়ে যদিও খেলৰ সময় কিছু বৃদ্ধি কৰা আৰু কালিৰ দিনটোত মুঠ 64 অভাৰৰ খেল হয়। ইয়াৰ পূৰ্বে ইংলেণ্ড টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। ভাৰত সম্প্ৰতি শৃংখলাত 1-2 ফলাফলত পিছ পৰি আছে। ভাৰতৰ কেইবাগৰাকীও খেলুৱৈয়ে মাকৌ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। পুৰুষৰ ছিংগলছত কালি তৰুণ মন্নেপল্লীয়ে হংকঙৰ লি চেউ ইউক 19-21, 21-14, 22-20 গেমত পৰাভূত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। তৰুণ আজি কোৱাৰ্টাৰ ফাইনেলত চীনৰ হু জৌ এনৰ সন্মুখীন হ'ব। একেদৰে লক্ষ্য সেনে ইণ্ডোনেছিয়াৰ চিকো আৰা দি ৱাৰডোৱেকক 21-14, 14-21, 21-17 গেমত পৰাভূত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। লক্ষ্য সেন আজি কোৱাৰ্টাৰ ফাইনেলত চীনৰ জৌ জে জৌৱানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে পুৰুষৰ ডাবলছত ভাৰতৰ শীৰ্ষ বাছনিপ্ৰাপ্ত সাত্বিক ছাইৰাছ ৰণকিৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটোৱে জাপানৰ কাকেৰো কুমাগাই আৰু হিৰোকি নিশ্চিক পৰাভূত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ভাৰতীয় যুটীটো আজি কোৱাৰ্টাৰ ফাইনেলত মালয়েছিয়াৰ চুং হুন জিয়ান আৰু মহম্মদ হাইকলৰ সন্মুখীন হ'ব। এথেন্সত কালি অনুষ্ঠিত 17 বছৰ অনূৰ্ধ বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপ 2025ত ভাৰতীয় মহিলা মল্লযুঁজাৰুসকলে 2টা সোণ, 2টা ৰূপ আৰু 1টা ব্ৰঞ্জসহ মুঠ 5টা পদক লাভ কৰে। ভাৰতৰ হৈ ৰেচানাই চীনৰ চীন হুৱাঙৰ বিৰুদ্ধে মহিলাৰ 43 কেজি ফ্ৰী ষ্টাইল শাখাত 3-0 ফলাফলেৰে প্ৰথমটো সোণৰ পদক লাভ কৰে। অশ্বিনী বিষ্ণুৱে 65 কেজি শাখাত উজবেকিস্তানৰ মুখায়ো ৰাখিম জনোভাক 3-0 ফলাফলত পৰাস্ত কৰি দ্বিতীয়টো সোণৰ পদক লাভ কৰে। 57 কেজি শাখাত কাজাখাস্তানৰ মাৰ্খিয়া উছমানোভাৰ হাতত 5-6 ফলাফলত পৰাজয়বৰণ কৰাৰ ফলত মণিয়ে ৰূপৰ পদকতে সন্তুষ্ট হ'বলগীয়া হয়। ভাৰতৰ হৈ 73 কেজিৰ ফাইনেলত শক্তিশালী যুঁজ দি চীনৰ ৱেন জিন কিউৰ হাতত পৰাস্ত হোৱা কাজলে দ্বিতীয়টো ৰূপৰ পদক লাভ কৰে। 49 কেজি শাখাত কোমল বাৰ্মাই আন হেলিনা বুৰ্কিনাক 8-3 ফলাফলত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ উত্তৰ প্ৰদেশৰ বাৰাণসী ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ 20% কিস্তি হিচাপে খেতিয়কলৈ 20,000 কোটি টকা মোকলাই দিব। বেংকিং সংশোধনী আইন 2025 আজিৰে পৰা কাৰ্যকৰী হৈছে। ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহে 1 জুলাই পৰ্যন্ত সমগ্ৰ দেশৰ খুচুৰা বিপণী আৰু ঘাইপথসমূহৰ দাঁতিত 368টা বিশ্ৰামঘৰ নিৰ্মাণ কৰিছে। নিৰ্বাচন আয়োগে বিহাৰত আজি খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিব আৰু ভাৰতৰ কেইবাগৰাকীও খেলুৱৈ মাকাও অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানতে শেষ হৈছে। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 বজাত।